গুড মর্নিং, এইটো আকাশবাণী কহিমা ফুজলা খবৰ পুৰি আছে কেতু খমেৰে। দুনিয়া বাৰ লগা খ্ৰীষ্টিয়ানছ খানটো আজি গুড ফ্ৰাইডেটো মানি আছে, যোনটো যীশুখ্ৰীষ্টা লগা ক্ৰুচিফিকশ্যন ওপৰত ইয়াত কৰি কিনা নাগালেণ্ড বি প্ৰাৰ্থনা চাৰ্চ চাৰ্ভিচেছ আৰু প্ৰচেচনটো লৈ কিনে এইটো দিনটো মানি আছে। নাগালেণ্ড ডেপুটি চিফ মিনিষ্টাৰ আৰু বিজেপি লেজিছলেটৰ পাৰ্টি লিডাৰ ৱাই পাটন পৰা প্ৰদেশ লগা মানুহ খানকে গুড ফ্ৰাইডে কাৰণে গ্ৰীটিংছটো দিছে। চিফ মিনিষ্টাৰ ৰিঅ' পৰা কৈছে কি এইটো দিনটো হ'লে মানুহ খানকে ইয়াত দিলাই যীশুখ্ৰীষ্টা লগা বালিদান ওপৰ একটা বালিদান, যোনটো দুখকে ৰেডিয়ামচেণ্টে আনি দিছে আৰু আন্ধেৰাকে ৰোশনী আনি দিছে। শ্ৰী ৰিঅ'টো হ'লে আশাটো দেখাই দিছে কি গুড ফ্ৰাইডে লগা মেছেজ পৰা নাগৰিক খান লগা বিশ্বাসটো মজবুত কৰি দিব, মন নতুন কৰি দিব আৰু চব মানুহে শান্তি মন ডাঙৰ আৰু কনভিকশ্যনতে থাকিবলৈ ইনস্পায়াৰ কৰি দিব। ডিপুটি চিএম পাটন পৰা কৈছে কি গুড ফ্ৰাইডেটো হ'লে এটা চেক্ৰেট দিন আছে, যীশুখ্ৰীষ্টা লগা ক্ৰুচিফিকশ্যন লগা ইয়াত কৰিবলৈ। তাই পৰা কৈছে কি এইটো দিনটো প্ৰাৰ্থনা কৰিবলৈ মাতিয়ে ৰিপেণ্টেন্স আৰু বলিদান কৰা ওপৰত ইয়াত কৰিবলৈ দিয়ে মানুহে ৰিডেমশ্যনটো আনিয়া কাৰণে। শ্ৰী পাটনটো আশাটো দেখাই দিছে কি এইটো মানিয়া ওপৰত আত্মাটো মজবুত কৰি দিব আৰু শান্তিটো চব মানুহকে আনি দিব আৰু এইটোৰ পৰা একতা কুৰাফিনি আৰু ভাল কামটো চব মানুহ লগত থাকিবলৈ কৈছে। ডিমাপুৰ লগা নতুন ডিপুটি কমিশনাৰ অফিচ কমপ্লেক্স লগা ফাউণ্ডেশ্যন পাথৰটো হ'লে যোৱাকালিতে ৰাখি দিছে। তাতে পৰা একটা ডাঙৰ কাদামটো লৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনকে মজবুত কৰি কেনে আৰু পাব্লিকে সেৱা কৰিবলৈ। এডভাইজাৰ চি এ ডব্লিউ ডি এণ্ড টেক্সাছ কেডেমো খামটো হ'লে চৰকাৰৰ পৰা মডাৰ্ণ এডমিনিষ্ট্ৰেটিভ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ কৈছে চিফ মিনিষ্টাৰ নি ফিঅ' ৰিঅ' লগা নিচেতে। তাতে পাব্লিক ৰেছপনচিবিলিটি আছে এছেটো চাবলৈ। এডভাইজাৰ হেকা নিজকালু আৰু মোৱাটো শ্ৰীলংকমৰটো একতা কোৰাফিনে ঠিক সময়তে খতম কৰা আৰু প্ৰজেক্টটো ভাল কোৱালিটিতে বনাবলৈ মাতি দিছে। নাগালেণ্ড কমিশ্যনাৰ গ্ৰেগৰী থেজাৱেলে পৰা কমপ্লেক্সটো হ'লে গভৰ্ণেন্স কাৰণে ফিউচাৰ হাব আছে। তাতে একটা হিষ্টৰিকেল ছিগনিফিকেঞ্চ আছে, ডিষ্ট্ৰিক্ট লগা 50 সাল পুঞ্জি থকা নিচিনা। মইখান একটা ৰিপৰ্ট আছে
13.96 কোটি টকা লগা প্ৰজেক্টটো হ'লে একটা মডাৰ্ণ G+2 অফিচ কমপ্লেক্সটো হ'লে ছাপৰ্ট ইন ইনফ্ৰাষ্ট্ৰাকচাৰ লগত থাকিব। তাতে পানী ছাপ্লাই আৰু চেনিটেশ্যন ফেচিলিটিজ, চেণ্ট্ৰি আৰু এক্সিট গেট, কম্পাউণ্ড ফেঞ্চিং, এপ্ৰ'চ ৰোড, কম্পাউণ্ড ফ্ল'ৰিং, ফ্লেগ হইষ্টেজ, বিৰা লগা পেভমেণ্ট কংক্ৰিট পাৰা লৈ কিনে কেণ্টিন, বেৰেক আৰু দুটা গেজিবো ইউনিটছটো থাকিব। এইটোতো হ'লে 24 মহিনাতে খতম কৰিবলৈ আছে। অফিচ কমপ্লেক্স প্ৰপ'জ কৰিয়াটো হ'লে 29,909 স্কুৱেৰ ফিট আছে আৰু এইটো পাৰা একটা মডাৰ্ণ ভাল পাৰা ইকুইপ অফিচ জেগাটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কাৰণে বনাই দিব খতম হোৱা পিছতে। কোনো আকাশবাণী নিউজ কহিমা।
নেশ্যনেল পিপলছ পাৰ্টি NPP প্ৰেচিডেণ্ট আৰু মেঘালয়া চিফ মিনিষ্টাৰ কৰ্ণাট কে চাংমাটো হ'লে পাৰ্টি কেণ্ডিডেট আই আবেন জাংৰ কাৰণে কেম্পেইন কৰিছে। নাগালেণ্ডতে 28 কৰিণ্ডান এছেম্বলি কনষ্টিটুৱেঞ্চি লগা 9 এপ্ৰিল বাই ইলেকশ্যন লগা আগেতে ছিনিয়ৰ NPP লিডাৰ তাতে ভাইচ প্ৰেচিডেণ্ট ৱেৱই ৱিডিঅ আৰু জেনেৰেল ছেক্ৰেটাৰী মনলু মকি কণ খান বি কেম্পেইনতে ভাগ লৈছে, যোনটো যোৱাকালি লংখুম কমিউনিটি হলতে ৰাখিছে। শ্ৰী চাংমাটো হ'লে নাও জৱান লগা এম্পাৱাৰমেণ্ট ওপৰত কৈছে। তাতে নৰ্থ ইষ্ট লগা জৱান পপুলেশ্যনটো আৰ ষ্ট্ৰেং কৈ কিনে কৈছে। তাইৰ পৰা আৰু ইটো লগত ইটো জেগাতে একতা কৰাৰ ওপৰত কৈছে আৰু আবেন জাং লগা ডেডিকেশ্যন ওপৰত কনষ্টিটুৱেঞ্চিকে সেৱা কৰিবলৈ ওপৰ মন ডাঙৰটো দেখাই দিছে। শ্ৰী চাংমাটো NPP লগা ইণ্ডিপেণ্ডেন্স আইডেণ্টিটি লগা ওপৰ কথাটো ৰাখি দিছে, যোনটো ৰিজনেল উন্নতি পিনে ধ্যান দিয়ে আৰু আফছা কে খিলাফ আছে। তাতে আল্টাৰনেটিভ ছিকিউৰিটি কানুনটো এডভোকেট কৰে। কন্যাক নাগাজ খানটো হ'লে যোৱাকালি কন্যাক হেৰিটেজ কমপ্লেক্স মণ্টে আউলেং মনিউ কাম মিনি হৰ্ণবিল ফেষ্টিভেল 2026টো মানিছে। তাতে অৰুণাচল প্ৰদেশ লগা MLA থাংৱাং ৱাংহাম পৰা স্পেচিয়েল গেষ্টটো কৰিছে। প্ৰেচিডেণ্ট ইষ্টাৰ্ণ চুমি হোহো কে টকিছে চেমা পৰা গেষ্ট অফ অনাৰ কৰিছে আৰু MLA ৱাই মাংখাও কন্যাক পৰা চিফ হোষ্ট কৰিছে। শ্ৰী ৱাংহাম পৰা গ্ৰীটিংছ দি কিনে একতা কোৰা লগা ওপৰ মাতিছে, যোনটো পলিটিকেল বাউণ্ডৰিজ লগা ওপৰ আছে। তাইৰ পৰা ENPO খানকে বাধাই দিছে FNTAকে ছাইন কৰা ওপৰ আৰু নাও জৱান খানকে এডুকেট স্কিল আৰু ক্ৰিয়েটিভ কৰিবলৈ মন উঠাই দিছে। শ্ৰী শেমা পৰা কৈছে কি ইটো ত্যোহাৰটো হ'লে কন্যাক হেৰিটেজ লগা গাৰ্ফ আৰু কমিউনিটি বণ্ডটো দেখাই আছে। ৱাংচৌ মডাৰ্ণ ডেন্স, ৱাংহেম ইউনিয়ন, টবু আৰু ৱাকচিং এৰিয়া ইউনিয়ন আৰু টাংয়ু আৰু য়ুকচিং ইউনিয়ন পৰা কালচাৰেল পাৰফৰ্মেঞ্চ খানটো কৰি দিছে। তাতে কেণ্টিকল বেণ্ড আৰু আংগাও মুলিম পৰা স্পেচিয়েল নাম্বাৰ কৰিছে। ইভেণ্টটো হ'লে ট্ৰেডিশ্যনেল ৱেলকাম চেৰেমনি পৰা চুৰু কৰিছে। তাতে চেৰেমনিয়েল খোলাটো টঙে ফাৱাং পৰা কৰিছে, লগ ড্ৰামটো মন ইউনিয়ন পৰা কৰিছে আৰু কথা খান বি থাকিছে কমিউনিটি লিডাৰ্ছ পৰা ইনভকেশ্যন আৰু বেনিডিকশ্যন খানটো কৰি দিছে। অফিচ অফ দ্য এডিশ্যনেল ডিপুটি কমিশনাৰ আকুলত পৰা VK টাউন লগা মানুহ খানকে নেশ্যনেল হাইৱে 2 ষ্ট্ৰেচতে তাইখান লগা চামানটো হাতাবলৈ কৈছে। দয়াং টু আজেটতে জাৰি থকা লগা ৰোড ৱাইডেনিং প্ৰজেক্ট নিমিত্তে গড় এফেক্টেড হোৱা খানটো কম্পেনচেট কুড়ি দিছে আর মার্চ নাইনটিনতে পি ডব্লিউ ডি নেশনেল হাইওয়ে পর মার্ক করে দিছে তাতে ফর্টি ফাইভ ডেজ টু দিছে স্ট্রাকচার আর সামান তো হাতাবলে ইউটিলিটি শিফটিং পি এইচ ই ডি পর করব আর এইট পাওয়ার ডিপার্টমেন্ট বি কাম তো করব এডমিনিস্ট্রেশন পর মানুষখানকে কোপারেশন দিবলে অনুরোধ করে দিছে প্রজেক্ট টু জেনেবোটো ডিস্ট্রিক্টে ঠিক সময়তে খতম করবলে এইট আজি ফুজুর লাগা খবর ইমান শেষ করে আছে শুনে থাকিবি সাম লাগা খবর সাত বাজি দশ মিনিটে আনি দিব শুনে থাকি সবকে ভাল দিন হবি।